Red FM Love Story. Love Story. RJ Pahir Huite. Super Hits 93.5 Red FM ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰীৰ আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ এই চিঠিখন পঠিয়াইছে মাইনা আলীয়ে যোৰহাটৰ পৰা। চ' আহক আজি শুনো মাইনাৰ লাভ ষ্টৰী। পাহিবা প্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। চিঠি লিখাৰ অভ্যাস একেবাৰে নাই, চ' ক'ত কি লিখিছোঁ নিজেই নাজানো। চিঠিখন আৰম্ভ কৰাৰ লগতে আপোনাৰ এই সুইটেষ্ট প্লেটফৰ্মটোৰ লগত জড়িত সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ যাচিলোঁ। পাহিবা আপোনাৰ ভইচত যেতিয়া কাণত হেডফোনডাল লগাই লৈ লাভ ষ্টৰীবোৰ শুনো, মই যেন এখন বেলেগ পৃথিৱীলৈ গুচি যাওঁ। এণ্ড লাভ ষ্টৰীটো শুনাৰ পিছত মই তাইৰ লগত কাজিয়া কৰিব নোৱাৰোঁ। আপুনি ষ্টৰীটো পঢ়ি গৈ থাকোঁতে মাজত যিখিনি এডভাইচ দিয়ে about love, that's really unbelievable. Anyways, etia mor sinakito di mor love story to arambho koru. Mor naam Maina Ali, but gaot moi Munu boli bikhat. Mor ghor Jorhatar Kakojanon aro mor priyokhir ghor Gulaghatot. Moi mor love story to naam dibo khujim Destiny. Hihotor ghor Gulaghatot jodio hihot Arunachalor nibashi asil. Amar somporkoto bohut digholia nasil. Moi story to likhaloike 5 মাহ হৈছিল মাত্ৰ, কিন্তু আমাৰ এনেকুৱা লাগিছিল যেন 5টা বছৰ অতিক্ৰম কৰিলে আমাৰ ভাল পায়। তাইৰ নামটো মই মেনশ্যন নকৰোঁ। চ' আজি আমি শুনি গৈ থাকিম মাইনা আলীৰ লাভ ষ্টৰী ডেষ্টিনি এণ্ড ৰেড এফ এম বাই জাতে ৰহ। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে। চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ মাইনা আলীৰ লাভ ষ্টৰী ডেষ্টিনি। আগলৈ তেওঁ লিখিছে, আমাৰ প্ৰথম দেখা হৈছিল এইটো বছৰৰে এপ্ৰিল মাহৰ 24 তাৰিখে। মই লগৰ এটাৰ ঘৰত বিহু খাব গৈছিলোঁ। আমি গৈ পাই ঠিক চাহ খাব লৈছোঁ, তেনেকুৱাতে মোৰ চকু পৰিল সিহঁতৰ পাকঘৰলৈ এজনী ছোৱালীয়ে কিবা কিবি কৰি লগৰটোৰ মাকক হেল্প কৰি দিছে। মোৰ গাটো এপলকৰ কাৰণে গৰম উঠি আহিলে। কিবা এক বুজাব নোৱাৰা অনুভৱে মোক চুই গ'ল। আমি চাহ খালোঁ হাঁহি ধেমালি কৰি, কিন্তু বিশ্বাস কৰক পাহিবা, মই চাগে চাহেই খাইছোঁ নে কি কৰিছোঁ একো ধৰিবকে পৰা নাছিলোঁ। চকুৰ আগত ভাহি থাকিল অকল তাইৰ সেই হাঁহি থকা চকুজুৰি আৰু গোলাপৰ পাহিৰ দৰে উঠ দুটি। তেনেকুৱাতে মই চকুৰ ইচাৰাৰে লগৰটো সুধি পেলালোঁ কোন বুলি। সিও সুবিধা পাই তাইক মাতিলে এটা মিঠাই অনাৰ বাহানা। তাই যেতিয়া ওলাই আহিলে মোৰ লগৰটোৱে তাইৰ সৈতে চিনাকি কৰাই দিলে, এইজনী আমাৰ খুৰাৰ ছোৱালী, বিহু বুলি আহিছে। ময়ো সুযোগ পাই তাইক হাই বুলি ক'লোঁ, তাইও হাই বুলিয়ে ক'লে। তাইক মই সুধিলোঁ, তুমি কিবা পঢ়ি আছা নেকি? তাই HS পাছ কৰি JE কৰি আছোঁ বুলি ক'লে, এইবাৰ লাষ্ট ইয়াৰ। আৰু তেনেকৈ কৈ তাই ভিতৰলৈ সোমাই গ'ল। আমি গুচি আহিলোঁ আৰু সেইদিন ধৰি মই প্ৰায় 1.5 মাহ কণ্টিনিউ তাইক FB-ত চাৰ্চ কৰিলোঁ, বাট বিচাৰি নাপালোঁ। চ' আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে। আপুনিও শুনি থাকক মাইনা আলীৰ লাভ ষ্টৰী ডেষ্টিনি এণ্ড ৰেড এফ এম বজাতে ৰহ। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে। চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ মাইনা আলীৰ লাভ ষ্টৰী ডেষ্টিনি। আগলৈ তেওঁ লিখিছে, সেইদিনা আছিল 30 মে'। FB-টো খুলি চাই মই ফূৰ্তিত ক'ব নোৱাৰা হৈ গ'লোঁ। এটা ধুনীয়া নামৰ এখন ধুনীয়া প্ৰফাইল পিক থকা মোক আৰু কোনে পায়, লগালগ একচেপ্ট কৰিলোঁ। আৰু সিফালৰ পৰা SMS-ও আহিলে, হাই চিনি পাইছানে? মই মনতে ভাবিছোঁ অতদিনে বিচাৰি থকা ছোৱালীজনী ফাইনেলি লগ পালোঁ, চিনি নাপামনে? দিন বাগৰি গ'ল, তাই মোৰ জীৱনলৈ অহাৰ পৰা জীৱনটো যেন ৰঙীন হৈ পৰিল। মই কিন্তু পাহিবা তেতিয়ালৈকে তাইক প্ৰপ'জ কৰা নাছিলোঁ, বাট মেবি তাই মোৰ কথা বতৰাৰ পৰা মনৰ কথা বুজিব পাৰিছিল। আৰু এদিন তাই মেছেজতে সুধি পেলাইছিল যে মই তাইক কিয় ইমান ইম্পৰ্টেঞ্চ দিওঁ বুলি। ময়ো আৰু লুকুৱাই ৰাখিব নোৱাৰিলোঁ, কৈ দিলোঁ যে তাইক মই ভাল পাই পেলালোঁ বুলি। তাইও একেবাৰতে য়েছ বুলি ক'লে। আৰু লাহে লাহে আমি বহুত ক্ল'জ হৈ পৰিলোঁ, আপুনিৰ পৰা তুমি আৰু তুমিৰ পৰা তই হৈ পৰিলোঁ। চ' খুব কম সময়ৰ ভিতৰতে এটা ৰিলেশ্যনশ্বিপত সোমাই গ'ল মাইনা আলী আৰু এই ছোৱালীজনী। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰী এণ্ড ৰেড এফ এম বজাতে ৰহ। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি শ্ব চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ মাইনা আলীৰ লাভ ষ্টৰী ডেষ্টিনী। আগলৈ তেওঁ লিখিছে, এদিন হঠাৎ তাইৰ দেউতাকৰ মোবাইলৰ পৰা মোলৈ কল কৰিলে।
ঐ কালি ৰাতি ক'ত মৰিছিলি? ঐ ইমান ফোন কৰিছিলোঁ, ফোন চোন নুঠাও, ফোন নালাগে, মানে হৈছিলে কি তোৰ?
আরে বাবা, কৈছো ৰ কৈছো ৰ, বাট মোক আগতে প্ৰমিস কৰটো গালি নিদিও।
গালি চালি সেইবোৰ কথা পিছত মই ডিছকাছ কৰি ল'ম, কিন্তু এতিয়া কওঁ যে কালি ফোন কেলে কৰা নাছিল আৰু এতিয়া দেউতাৰ মোবাইলৰ পৰা কেলে ফোন কৰি আছ?
আরে নহয়, মানে কি হ'ল জানো, ৰাতি ন মোবাইলতে শুই পালো, মই ডিছপ্লেখন ভাঙি থাকিলে নহয়।
ডিছপ্লে ভাঙিলে তোৰ? গোটেই 24 ঘণ্টাই তই মোকে কৈ থাকো মই কেয়াৰলেছ বুলি, এতিয়া আকৌ তই নিজে ফোনৰ ওপৰত হৈছ, ফোন চোন ভাঙি দিছ ন? ঠিকে আছে দে, হ'ব দে, ইয়াৰ পিছত আৰু মই একো ক'বলগীয়া নাই, তই নিজকে বহুত কেয়াৰফুল বুলি হ'ব ন, গম পাই গৈছ তই।
মই কাটি দিলোঁ কলটো। তাই সৰু ছোৱালীৰ নিচিনা ফেকুৰিছিল পাহিবা। তাইৰ এটা কথা মোৰ খুব ভাল লাগিছিল, কি জানেনে, তাই কল মেছেজৰ আৰম্ভণিতে মোৰ মাৰ খবৰ লৈছিল আৰু মোৰ যিমানবোৰ বেড হেবিটছ আছিল সেইবোৰ পাৰে মানে এৰাব চেষ্টা কৰিছিল। যিহেতু তাই পঢ়ি আছে, তাইৰ মোবাইল এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ হৈ পৰিছিল আৰু সেইবাবে দেউতাকে মোবাইল এটাও কিনি দিলে আৰু এনেদৰে ষ্টাৰ্ট হ'ল আমাৰ মাজত কল আৰু মেছেজ। কাজিয়া ধেমালিৰ মাজেৰে আমাৰ ৰিলেশ্যনশ্বিপ চলি গৈ থাকিল। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাত ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
Super Hits 93.5 Red FM and welcome back. Show soliye se weekend special Red FM love story. Aji huniye su Maina Ali's story Destiny. Agle te likhi se. Ebar majote hihot Gulaghat oha gompai logotor ghor gulugoi. He dina ami itue hitok hepa poluai saisilu. Aru chance bisari olop olop kothao patisilu. Tai mu horu koi gift etao dile. Kintu moi hetu pahori ahilu. Tai birthday ahile. Ami log koribo nuarilu hoy. তাই তাইৰ ফেমিলিৰ লগত বাৰ্থডে চেলিব্ৰেট কৰিলে আৰু ময়ো লগৰ দুটামানক তাইৰ বাৰ্থডে বুলি সৰুকৈ পাৰ্টি এটাকে দিলোঁ। সকলো ঠিকেই গৈ আছিল পাহিবা, কিন্তু হঠাৎ এটা ঘটনাই আমাৰ সম্পৰ্কটোক যেন কেনেবাকৈ বেলেগ পিনেহে ঠেলি লৈ গ'ল। তাইৰ এক্সাম চলি আছে, যিহেতু তাই পলিটেকনিক কৰি আছিল, চ' বহুত পঢ়িব লাগিছিল। বাট সেইদিনা তাই কিতাপৰ তলত মোবাইলটো লৈ মোৰ লগত মেছেজ কৰি আছিল। তাইৰ দেউতাক খুব ষ্ট্ৰিক্ট, এক্সাম বুলি পঢ়িছে নে নাই সেইটো সময়তে তেওঁ ৰুমলৈ চাবলৈ আহিছিল। ৰুমত আহি দেখে যে তাই মোবাইলত মেছেজ কৰি আছে। লগালগ দেউতাকে গম পাই গ'ল আৰু ফোনটো লৈ তেওঁ মোলৈ কল কৰিলে। চ' ধৰা পৰি গ'ল দেউতাকৰ হাতত। এতিয়া ফোন কৰি কি হ'ল সেইটো চাগে আপুনিও জানিব বিচাৰিছে। চ' শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
Super Hits 93.5 Red FM on most of our Khudiyo Pahi. Show soli as a weekend special Red FM love story. Aji khuni asu, Maina Ali love story Destiny. Agulu tia likhi se. Tai deota kor phone ohat, ma thak mok khalu. Phone to dharat, tia muk bohut kiba kibi kole. Warning o dile, jate moyaro tai lagot ketiao kotha na patu. Karan tia muk ketiao, a relationship to accept no kore. Pisot gom palu je tia muk tai mari silu, gali udi sile. Tai khub pita buli tai muk koi sile. মই একো কৰিব পৰা নাছিলোঁ পাহিবা, ময়ো ঘৰৰ একমাত্ৰ ল'ৰা, মোৰো বহুত দায়িত্ব আছে। কিছুদিন যোৱাৰ পিছত তাই মোক কল কৰিলে।
হেল্ল', ভালে আছ?
অঁ কম, ভালে আছো ৰ, কচোন।
কম মানে তইতো গমেই পাইছ ন, মাহঁতে ঘৰত গম পাইছে আৰু ইমান ষ্ট্ৰিক্ট হৈছে, মই মানে না ফোন কৰিব পাৰোঁ না মেছেজ কৰিব পাৰোঁ, কি কৰোঁ কচোন, মানে সিহঁতে নুবুজে, মানে কি কৰোঁ এতিয়া।
বুজা নুবুজাটো বাৰু ময়ো ভালকৈ গম পাইছোঁ, কাৰ কি ভাল লাগে কাৰ কি বেয়া লাগে, কিন্তু কথাটো হৈছে যেতিয়ালৈকে তোৰ মা দেউতাই নামানে তেতিয়ালৈকে ময়ো একো কৰিব নোৱাৰিম, জানই তই এইখিনি কথা।
হেল্ল', তই ফোনটো কাটি কিয় দিলি?
নাকাটিনো আৰু কি কৰিম, ভালকৈ দেখোন জানাই আছে কোনে কাক ভাল পায়, আৰু এইটো তয়ো জানো যে তোৰ মা দেউতাই যদি এগ্ৰী নকৰে বা মোৰ মা দেউতাই যদি এগ্ৰী নকৰে বিয়াখনতো ময়ো নাপাতোঁ বা আমি একেলগে হ'বও নোৱাৰোঁ।
আৰে চলিউশ্যন বিচাৰো ন, মানে মোৰ এনেকুৱা লাগে হয়তো সময়ৰ লগত মা দেউতাহঁতে মানি ল'ব, যদি মোৰ মা দেউতাহঁতে মানি লয় তহঁতৰ ঘৰত কিবা প্ৰব্লেম হ'ব নেকি?
একোৱে প্ৰব্লেম নহ'ব, কিন্তু কথাটো সেয়াই যে মই নিবিচাৰোঁ যে তই বা তোৰ মা দেউতা বা মই বা মোৰ মা দেউতাই কোনোবা আঘাত পায়, মই সেইবোৰ নিবিচাৰোঁ, যদি চব ভালে ভালে হয়, যদি মা দেউতাই মানে তেতিয়াহে আমি আগবাঢ়িব পাৰিম।
ঠিক আছে, মোৰ বিশ্বাস আছে চব ঠিক হ'ব, চ' আই লাভ ইউ।
লাভ ইউ টু।
চ' ইমোশ্যনত আহি দুয়োটাই এটা ডিচিশ্যন ল'লে হয়, কিন্তু এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰীটি এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ মাইনা আলীৰ ষ্টৰী ডেষ্টিনী। আগলৈ তেওঁ লিখিছে, এনেকৈ চলি গৈ থাকিল আমাৰ ভালপোৱা, মাজে মাজে ভয় লাগে তাই কোৱা সেই দিনটো সঁচাকৈ আহিবনে। আমাৰ মাজত বহুত কাজিয়াও হয়, সৰু সৰু কথাত মই তাইক ব্লকো কৰি দিওঁ, বাট খুব বেছি এক ঘণ্টা। তাৰপাছত তাইৰ মুখখনলৈ মনত পেলাই আকৌ বেয়া লাগে আৰু ব্লক খুলি দিওঁ, আকৌ চৰি বুলিও কওঁ। আমি যিকণ সময় লগ পাওঁ বহুত কথা পাতোঁ, গোটেইখিনি কৈ শেষ কৰাটো সম্ভৱ নহয়। চিঠিখন সামৰাৰ আগতে পাহি বা আপোনাৰ লগতে যিসকল শ্ৰোতাই মোৰ ষ্টৰীটো শুনি আছে তেওঁলোককো সুধিব বিচাৰিছোঁ, আমি কিবা ভুল কৰি আছোঁ নেকি? এতিয়া আপোনাৰ প্ৰিয় শ্ৰোতা মাইনা। ৱেল মাইনা, ভুল শুদ্ধটো সেইটো আমি ক'ব নোৱাৰোঁ। ইট ইজ এবাউট ইয়'ৰ ফেমিলি এণ্ড হাৰ ফেমিলি। চবৰে পৰিয়াল বেলেগ। আজি মোৰ পৰিয়ালো, মোৰ মা দেউতাও বেলেগ, তোমাৰ মা দেউতাও বেলেগ। তুমি এখন বেলেগ সমাজত আছা, ময়ো এখন বেলেগ সমাজত আছোঁ। গতিকে কোনেও হয়তো তোমাক সঠিকভাৱে এইটো ক'ব নোৱাৰিব তুমি শুদ্ধ নে ভুল। তুমি জানিবা যে তোমাৰ মা দেউতাই একচেপ্ট কৰিব নে নকৰে। তুমি জানিবা যে তোমাৰ মা দেউতাই তোমাক লৈ প্ৰাউড ফিল কৰিব নে নকৰে। আৰু লাইকৱাইজ তাইহে জানিব তাইৰ মাক দেউতাকে একচেপ্ট কৰিব নে নকৰে। কাৰণ যাৰ লগত আমি ইমান বছৰে আছোঁ, সৰুৰ পৰা ডাঙৰ হৈছোঁ, যিদৰে আমাক শিক্ষা দিছে, যিদৰে আমাক ডাঙৰ কৰিছে, আমি নিজে এটা আওভাও বা এটা আগতে আভাস পাই যাওঁ ন যে আমাক একচেপ্ট কৰিব নে নকৰে। আৰু তেনেকৈ আমি লাইফৰ ডিচিশ্যনবোৰো লওঁ। ইডাৰ আমি আমাৰ পৰিয়ালক হাৰ্ট কৰিম, আৰু নতুবা আমি ভালপোৱা মানুহজনক হাৰ্ট কৰিম। চ' কোনোবাটো হাৰ্ট হ'ব, এটা ডিচিশ্যন আপোনাৰ যে আপুনি কাক হাৰ্ট কৰিব বিচাৰিব। এণ্ড আই উইছ ইউ অল দ্য বেষ্ট যে সেই পৰিস্থিতিটোৱে নাহক, সকলো যাতে ঠিক হওক, সকলোৱে যাতে মন খুলি সকলোকে একচেপ্ট কৰক। চ' আই উইছ ইউ অল দ্য বেষ্ট। ৱেল, এয়া আছিলে আজিৰ ষ্টৰী ডেষ্টিনী। ইয়াৰ পিছতে মই আপোনাক জনাম আপুনি কিদৰে নিজৰ ষ্টৰীসমূহ শ্বেয়াৰ কৰিব পাৰে। ডু ষ্টে টিউন এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। এইখিনিতে জনাই দিওঁ, যদি আপুনিও আপোনাৰ লাভ ষ্টৰী মোৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠি লিখি মোলৈ পোষ্ট কৰিব লাগিব। ঠিকনাটি হৈছে ৰেড এফ এম অফিচ, জুপিটৰা পেলেচ, ফাৰ্ষ্ট ফ্ল'ৰ, ABC GS Road, গুৱাহাটী 78105। আৰু আপুনি ফেচবুক ইনষ্টাগ্ৰামতো এড্ৰেছটি পাই যাব, তাৰ পৰা আপুনি ঠিকনাটি ল'ব পাৰে। খালি মন কৰিব যে আপোনাৰ বয়স 18 বছৰতকৈ যাতে বেছি হয়, কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে আপোনাৰ ফেমিলিৰ ফালৰ পৰাই হওক বা তেওঁলোকৰ ফেমিলিৰ ফালৰ পৰাই হওক, কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে। ছ'চিয়েলি যাতে একচেপ্টেবল হয়, মানে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ এনেকুৱা ধৰণৰ লাভ ষ্টৰী আমি এয়াৰ নকৰোঁ। আৰু তাৰ লগতে আমি আপোনাৰ পাৰ্টনাৰৰ নেম চেঞ্জ কৰি দিম। আপুনি চেঞ্জ কৰিলেও আমি আকৌ আমাৰ ফালৰ পৰা আপোনাৰ পাৰ্টনাৰৰ নেম সলনি কৰি দিম, বিকজ অফ প্ৰিভেচি। কাৰণ আমি নাজানো যেতিয়ালৈকে আপুনি ষ্টৰীটো আমালৈ প্ৰেৰণ কৰিব আৰু যেতিয়ালৈকে মই পঢ়িম তেতিয়ালৈকে আপোনালোকৰ ৰিলেশ্যনশ্বিপ ছাকচেছফুলি চলি আছে নে নাই সেইটো মই নাজানিম। গতিকে সেইটো কাৰণে ফৰ প্ৰিভেচি আপোনাৰ পাৰ্টনাৰৰ নাম আমি সলাই দিম। চ' এইকেইটা কথা মন ৰাখি প্লিজ আমালৈ ষ্টৰীসমূহ প্ৰেৰণ কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, যদি এবাৰ ইউটিউবত আপোনাৰ লাভ ষ্টৰীটি আপলোড হৈ যায়, সেই ষ্টৰীটি আকৌ এবাৰ ডিলিট কৰা নহ'ব। চ' যদি লাভ ষ্টৰীটি লৈ আপুনি শ্বিয়'ৰ নহয় তেতিয়াহ'লে শ্বেয়াৰ নকৰিব। ওৱান্স ইউ আৰ ভেৰি শ্বিয়'ৰ অফ ইয়'ৰ ষ্টৰী, দেন শ্বেয়াৰ ইট। আৰু যদি আপুনি এইটো ভাবে যে আপুনি লাভ ষ্টৰী শ্বেয়াৰ কৰাৰ পিছত ব্ৰেকআপ হ'লে আপোনাৰ নেক্সট বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে আপোনাক একচেপ্ট নকৰিব, তেতিয়াহ'লে ইউ শ্বুডন্ট শ্বেয়াৰ ইট, বিকজ ইউ শ্বুড বি প্ৰাউড অফ ৱাট ইউ আৰ ডুইং এণ্ড ইয়'ৰ পাৰ্টনাৰ শ্বুড একচেপ্ট ইউ উইথ অল ইয়'ৰ ফ্ল'জ এণ্ড ইয়'ৰ পাষ্ট এণ্ড অলছ' ৰেচপেক্ট ইউ। চ' এতিয়া বিদায় লৈছোঁ, আকৌ লগ পাম এটি নতুন ষ্টৰীৰ সৈতে। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ। ৰেড এফ এম বজাতে ৰহো।